টুৱেণ্টি বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হ'বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ইৰাণত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা 4 শতাধিক আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰাৰ লগতে সময়সূচী সালসলনি কৰা হৈছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰি কয় যে মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য আৰু যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহান জনাইছে। একেদৰে তেহৰাণত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকলক সতৰ্কতা বৰ্তাই ৰাখিবলৈ আহান জনাইছে। দূতাবাস কৰ্তৃপক্ষই প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হোৱাৰ বাতৰি চাই থাকিবলৈ কৈছে। আবুধাবিত থকা ভাৰতীয় দূতাবাসেও UAEত থকা ভাৰতীয় নাগৰিকসকলক অযথা ভ্ৰমণ এৰাই চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। দোহাৰ ভাৰতীয় দূতাবাসেও অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 24 ঘণ্টাই খোলা থকা হেল্পলাইন নম্বৰ মুকলি কৰিছে। দেশখনত আবদ্ধ ভাৰতীয় লোকসকলে 00974-55647502 নম্বৰত ফোন কৰি সাহায্য লাভ কৰিব পাৰিব। ডামাস্কাছত থকা ভাৰতীয় দূতাবাসে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ছিৰিয়াত থকা সকলো ভাৰতীয় নাগৰিকক অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ সতৰ্ক হৈ থাকিবলৈ আৰু দূতাবাস তথা ছিৰিয়াৰ কৰ্তৃপক্ষই সময়ে সময়ে জাৰি কৰা সুৰক্ষা নিয়মাৱলী আৰু পৰামৰ্শাৱলী মানি চলিবলৈ আহান জনাইছে। বাগদাদৰ ভাৰতীয় দূতাবাসেও একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। একেদৰে বাহৰেইনৰ ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু দূতাবাস তথা স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশাৱলী মানি চলিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰী টেলিভিছনে নিশ্চিত কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সামৰিক আৰু চৰকাৰী স্থানসমূহক লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনীৰ মৃত্যু হয়। শাসকীয় বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ আজি জাগীৰোডৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। জাগীৰোডত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণেৰে ভিন ভিন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। জাগীৰোডৰ পৰা মুখ্যমন্ত্ৰীগৰাকী বৃহৎ মটৰচাইকেল সমদলেৰে মৰিগাঁৱৰ দিশে অগ্ৰসৰ হয়। বাৰপুজীয়া, ৰহা, নগাঁও আৰু পুৰণিগুদামত উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰহমপুৰত জন আশীৰ্বাদ যাত্ৰাৰ আজিৰ দিনটোৰ কাৰ্যসূচী
আজিও ৰাতিলৈকে চলিব। ৰাইজৰ অভাৱনীয় সমৰ্থন মই ইমান আশা কৰা নাছিলো। বহুত ৰাইজ ওলাই আহিছে, মই সকলোৰে প্ৰতি কৃতজ্ঞ। এজন মানুহ নবহাকৈ 14 ঘণ্টা থিয় হৈ থকা মোৰ বয়সত সম্ভৱ নহয়। মই ভাবো ৰাইজক দেখিলে, ৰাইজৰ মৰম আদৰ দেখিলে মানুহে ভাগৰ পাহৰি পেলায়। এনেকুৱা দৃশ্য অসমত কেতিয়াও হোৱা নাই, অভূতপূৰ্ব দৃশ্য। কালি 12:30টো মই যদি আৰু 2 ঘণ্টা চলি থাকিলোহেঁতেন ৰাতি 2টালৈকেও হৈ থাকিলেহেঁতেন। মই ভাবো যে ৰাইজে ইলেকশ্যনৰ ৰিজাল্ট আগতীয়াকৈ দিছে।
বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদেও মধ্য গুৱাহাটীত সংকল্প সমাৰোহ অনুষ্ঠিত কৰে। এই সমাৰোহত দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে বহুকেইজন জ্যেষ্ঠ নেতা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছেও নাহৰকটীয়াত আজি সময় পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰণতি ফুকনৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই অংশগ্ৰহণ কৰে। এই পৰিৱৰ্তন যাত্ৰাত নাহৰকটীয়া অঞ্চলৰ বহু লোকে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আসন্ন বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ে নিশ্চিত কৰিছে। পূৰ্বৰ পৰা প্ৰতিনিধিত্ব কৰি থকা সমষ্টিটোত প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ লগতে কয় যে কংগ্ৰেছৰ সৈতে তেওঁৰ দলৰ আলোচনা সঠিক দিশত আগবাঢ়িছে। মিত্ৰতাৰ বিষয়টো আজি নিশা 12 বজাৰ ভিতৰত স্পষ্ট হ'ব বুলিও বিধায়ক তথা ৰাইজৰ দলৰ নেতাগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। শিৱসাগৰৰ পৰা আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে দল দুটাৰ মাজৰ মিত্ৰতাৰ সমীকৰণ মিলিলে কংগ্ৰেছ দলে সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ সম্ভাৱনা আছে। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত যোৱা 26 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্যমেলাৰ আজি সামৰণি পৰিব। আজি বিয়লি আয়োজিত সামৰণি অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য খণ্ডৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। তেওঁ ৰাজ্যৰ কৃষকসকলৰ মাজত নতুন জাগৰণৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে। কৃষি যান্ত্ৰিকীকৰণ আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰে ৰাজ্যৰ কৃষিক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কৃষি যান্ত্ৰিকীকৰণৰ কথা কৈছো, বহু কৃষকে নিজাববীয়াকৈ সেইখিনি ক্ৰয় কৰিব নোৱাৰে। গভৰ্ণমেণ্টে আপোনালোকে দেখিছে যে বহুত ছাবচিডিও দিছে বেলেগ বেলেগ স্কিমত। 2016 চনত চৰকাৰ অহাৰ পাছত এটা চৰকাৰ পৰিকল্পনা আছিল যে প্ৰতিখন গাঁৱৰ ৰাজহ গাঁৱৰ একো একোটা আত্মসহায়ক গোটক একো একোখনকৈ 95% ৰাজ সাহায্যৰে ট্ৰেক্টৰ দিব। তো বহুত আবেদন আমি নাপালোঁ বিভিন্ন গাঁৱৰ পৰা। অৱশ্যে তাৰ ভিতৰত বাগান টাগানবিলাকত নাই, চৰ অঞ্চলবিলাকত যিবিলাকৰ মাটি বাৰী ঠিক নাই সেইসকলে আবেদন কৰিব পৰা নাই। কিন্তু প্ৰায় 17,000তকৈ অধিক তেনেধৰণে আমি সেই আঁচনিৰ অধীনত আমি ডাঙৰ ট্ৰেক্টৰ অসমৰ কৃষক ৰাইজক দিবলৈ সক্ষম হ'লোঁ।
আজিৰ অনুষ্ঠানত ৰাজ্যৰ কৃষি বিভাগৰ আয়ুক্ত সচিব আৰু কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰেজৰিয়া, কৃষি বিভাগৰ সঞ্চালক ডাঃ পি উদয় প্ৰবীণৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 80খনৰো অধিক বিপণীয়ে অংশগ্ৰহণ কৰে। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়। অসমত প্ৰচুৰ সম্ভাৱনা থকা উদ্যান শস্যৰ ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম উদ্যান শস্য সমিতিয়ে 1995 চনত প্ৰথমবাৰৰ বাবে এই মেলাৰ আয়োজন কৰিছিল। এই মেলাত প্ৰথম অৱস্থাত পুলি বাগানকো প্ৰাধান্য দিয়া হৈছিল। ইয়াৰ পাছত দুবাৰ আন্তৰ্জাতিক উদ্যান শস্য মেলাও অনুষ্ঠিত হয়। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফল মূল, ছাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছিল। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদিও অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা খিলঞ্জীয়া লোকসকলক ভূমিপট্টা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। আজি গুৱাহাটীত আয়োজিত এখন সভাত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিষয়টো বিধানসভাৰ অধিৱেশনসমূহত উত্থাপন কৰি আহিছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিপত্ৰ প্ৰদানৰ ক্ষেত্ৰত থকা আইনী অসুবিধাসমূহ আঁতৰ হোৱাৰ পাছত ভূমিপত্ৰ প্ৰদান কৰিব পৰা যাব। সমগ্ৰ ৰাজ্যজুৰি ফাকুৱা বা দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। মাজুলীৰ নগাঁও গোসাঁইবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী ফাকুৱা দৌলত 3-দিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ'ব। উৎসৱৰ লগতে সংগতি ৰাখি পানী তোলা, গোসাঁই কীৰ্তন, আধ্যাত্মিক সন্মিলন, দিহানাম, ফাকুৱা নাম, দৌল যাত্ৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পৰিৱেশন কৰিব। শিৱসাগৰ আৰক্ষীয়ে আজি অভিযান চলাই গৰুভৰ্তি বাহনৰ পৰা ধন সংগ্ৰহৰ অভিযোগত 4 যুৱকক আটক কৰে। শিৱসাগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যুৱককেইজনক আৰক্ষীয়ে আটক কৰে। যোৰহাট আৰক্ষীয়ে আজি অভিযান চলাই চুৰিৰ অভিযোগত 5 যুৱকক গ্ৰেপ্তাৰ কৰে। সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এই অভিযানৰ সময়ত বহু পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত ধৃত যুৱককেইজনক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। ইপিনে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ছুপাৰ 8 পৰ্যায়ৰ আন এখন খেলত জিম্বাবৱে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 154 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত প্ৰথমে বেট ধৰি জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 153 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই 11 অভাৰত 5টা উইকেট হেৰুৱাই 103 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। ইৰাণত সৃষ্টি হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে ভাৰতীয় নাগৰিকসকলক জৰুৰী পৰামৰ্শাৱলী মানি চলিবলৈ পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহৰ আহ্বান। খানাপাৰাত ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আজি সামৰণি। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেটৰ আজি কলকাতাত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।